Good evening. Itu Akashvani Kohima. Sam naga nagami khobor lekin aise akamdong. Pila headlines. Union Home Minister Amit Shah para flood aro landslide para effect hua northeastern states khan laga chief ministers khan ke baat kurise. Pesama osorte Kohima tu Mau Road National Highway 2 te mati dangor dubija karne rasta bon kurise. Kohima DC para travel advisory olai dise. MLA aro advisor Imkong El Imchin para Longleng aro jene botote notun DPRO office aro Pungro te APRO office inaugurate kurise. Union Home Minister Amit Shah para Kolkata te Central Forensic Science Laboratory building inaugurate kurise. Itu para osor thakia aro northeastern states khan bi faida pabo kurise. Itia pura khobor. Union Home Minister Amit Shah para charta northeastern states Assam, Manipur, Sikkim aro Arunachal laga chief ministers logot itu region khan te bari barish hua para dangor floods aro landslide hua somoy pura motot dibo koikena khobor janaise. Shri Shah para central sarkar para lagia motot sob dibole wada kurikena state leaders khan ke aji personally baat kurise. Tai kuise ki Modi sarkar para northeast manukhan laga motot kuribole phator nishina khara kuri ase. NDRF, SDRF logot rescue teams khan, fire services aro local authorities khan, effect hua manu khan ke modot kuribole pura kam kuri ase. Aro bi barish chari aibole ase janikina, officials khan pura hoshiarite ase aro jokom komti hobole aro modot ponchabole mehnat di ase. Pesama osorde, Kohima to Mau Road National Highway 2 laga chainish kilometer 192.050 para kilometer 192.150 rasta dangor dubija karne itu National Highway to pura bon kuri dise. Itu mamlate Kohima Deputy Commissioner B. Henok Pochem para aji dangor gari aro chutu gari khan nimite travel advisory olai dise. Advisory te kwato Manipur fane para Kohima te ahia sob dangor gari khan khuzamate rukhai dibo aro Dimapur fane para Southern aro Manipur te ahia dangor gari khan sob statue zupchate rukhai dibo. Kohima fane ja chutu gari khan ke Timorikov to Chafu Christian College to Kisama to Pesama laga one way rasta do lobole janaise. Tate Southern aro Manipur fane ja chutu gari khan ke BSF to Chakabama to Kidima to Visima to Mauket laga rasta do lobole janaise. Aro am manu khan ke department para lagia kadam nalawatak itu effect hua electric poles aro conductors khan osor jabole mana kurikina janaise. MLA aro advisor to soil and water conservation Imkong L. Imchen para Joakali Longleng aro Zeneboto district te notun construct hua DPR office building aro Pungrote APRO office virtually inaugurate kurise. Shri Imchen para Mokchungte DPRO office laga conference hall te itu office to inaugurate kurise. Program somoy IPR director Zivinio Thionio para department para kisiman programs khan take up kura opor khota khata ekta bhag kurise. Union Home Minister Amit Shah para kushi ki central sarkar para criminal justice system te ekta forensic evidence thakia laga pahunch te dhyan di ase. Kolkata te Rajar Hat te notun central forensic science laboratory building inaugurate kurikina Shri Shah para itu forensic infrastructure sakot kuri diya to hoile itu mehnat laga dorkari hisa ekta ase niga janaise. Home Minister para kushi ki sarkar para desh pura te forensic laga kabiliyat to sakot kuri bole dhyan di ase. Kile kule scientific sabut to imandari aro thik फैसला करने दो करेक्टता से
भारत सरकार की ओर से हर जिले में एक फोरेंसिक मोबाइल वैन के लिए हर राज्य को सहायता ऑफर की है. हमने दूरदर्शिता के साथ कानून 24 में आया, 20 में हम नेशनल फोरेंसिक साइंस यूनिवर्सिटी की स्थापना कर चुके थे. 26 परिसर करीब करीब हर बड़े राज्य में एक NFSU की कॉलेज हम बनाएंगे जिससे ट्रेन मैन पावर मिले.
88 crore rupees laga dam para banai kina itu state of art facility para West Bengal laga manu khan ke hi noi kina northeastern jaga logot tai osor states khan ke pi faida kuribo. Itu Akashvani Kohima para apni khan ke khobor ani ase. Taza khobor karne ami khan laga X handles AIR news alert aro AIR_Kohima te follow kuribi. Apni khan itu khobor do news on air app aro YouTube channel AIR news Kohima te bi hunibo paribo. Welcome back apni khan sham laga khobor huni ase. Prime Minister Narendra Modi para aji New Delhi te Asian Development Bank laga President Masato Kanta logot log kurise. Ekta social media post te Prime Minister para kuise ki joa 10 sal somoy India laga tez badlao para manu khan bishi jon ke sakot kuri dise aro itu safar ke aro tez bora bole kam chuli ase. Meeting somoy duita fane para bi kisiman mamla upor babnao bhag kurise. Shri Kanta para janaise ki ahia 5 sal karne municipal infrastructure laga onoti metro network bora bole notun ৰিজনেল ৰেপিড ট্ৰান্সিট ছিষ্টেম কৰিডৰ বনাবলৈ আৰু চিটি ছাৰ্ভিচেছ খন মডাৰ্নাইজ কৰিবৰ কাৰণে ADB পৰা থাৰ্ড পাৰ্টি কেপিটেল লগতে $10 billion দাৰি কৰিব কুইনা জনাইছে। অপাৰেশ্যন সিন্ধুৰ আণ্ডাৰতে ইণ্ডিয়া লগা মেহনাত লগা হিচাপে মেম্বাৰ্ছ অফ পাৰ্লিয়ামেণ্ট শামিল থাকিয়া লগা সাতটা অল পাৰ্টি ডেলিগেশ্যনছ খান তাইখান লগা আউটৰিচ প্ৰগ্ৰাম লগত আলগ আলগ দেশ আছে। এইটো ডেলিগেশ্যনছ খান পৰা আতংক লগা চব কিছুম আৰু মেনিফেষ্টেশ্যনছ খিলাফ জিৰ' টলাৰেঞ্চ ওপৰ ইণ্ডিয়া লগা মজবুত থাকিয়া সন্দেশটো জনাই আছে। শশী থাৰুৰ পৰা লিড কৰা ডেলিগেশ্যন ব্ৰাজিলতে এটা অফিচিয়েল ভিজিট কাৰণে আজি ব্ৰাজিলিয়া পুঞ্চিছে। শিৱসেনা MP শ্ৰীকান্ত সিন্দে পৰা লিড কৰা লগা অল পাৰ্টি ডেলিগেশ্যনটো লিবেৰিয়াতে আছে। মিডিয়াতে বাদ কৰি কিনা শ্ৰী সিন্দে পৰা কৈছে কি ইণ্ডিয়া আৰু লিবেৰিয়াৰ লগত ভাল বাইলেটেৰেল ৰিষ্টা আছে আৰু ভৰসা কৰি জনাইছে কি লিবেৰিয়াৰ পৰা আতংক খিলাফ জিৰ' টলাৰেঞ্চ ওপৰ ইণ্ডিয়া লগা খবৰটো মান কৰিব।
Both the nations have supported each other, and I am very much positive that this message of Indians that we are carrying to the Liberia will appreciate in a positive way this message of peace, this message of zero tolerance against terrorism, and the message of our honorable Prime Minister Narendra Modi ji, and also the message from 1.4 billion Indians will be best appreciated in Liberia.
বিজেপি MP ৰবি শংকৰ প্ৰসাদ পৰা লিড কৰা MP খান লগা ডেলিগেশ্যন লণ্ডন পুঞ্চিছে। ইটো ডেলিগেশ্যনটো আতংকে হৰাই দিবলৈ ওপৰ ইণ্ডিয়া লগা পূৰা ধ্যানটো পুঞ্চাবলৈ এটা মিছন লগতে UKতে এইটো মহিনা লগা 3 তাৰিখ তাকতে থাকিবলৈ আছে।
লণ্ডন পহঁচ গে হে 3 দেশো কি হমাৰি যাত্ৰা আচ্ছি ৰহি ফ্ৰান্স ইটলি আৰু ফিৰ ডেনমাৰ্ক কি আতংকবাদ কে মামলে পৰ ভাৰত কা পক্ষ হম প্ৰভাৱী ৰূপে ইয়াহ ৰখেগে আৰু জৈসা হমে বাকী জগা লোগো কা সমৰ্থন মিলা হে ৱহি সমৰ্থন ইংলেণ্ড মে ভি মিলেগা হমে পুৰা বিশ্বাস হে।
অইল কম্পানীজ খান পৰা আজি পৰা লৈ কিনা 19 KG কমাৰ্চিয়েল LPG চিলিণ্ডাৰ্ছ লগা দামটো 24 rupees পৰা কমতি কৰি দিছে। এইটো চিলিণ্ডাৰ্ছ খান লগা ৰিভাইজ ৰিটেইল প্ৰাইচটো হ'লে দিল্লীতে এতিয়া 1,723.50 rupees হৈছে। ডমেষ্টিক LPG চিলিণ্ডাৰ্ছ কাৰণে দামটো একে থাকিব। এইটো চাল এপ্ৰিল মহিনাতে ডমেষ্টিক LPG চিলিণ্ডাৰ্ছ লগা দামটো হ'লে 41 rupees পৰা নামাই কিনা থাকিছে। ইণ্টাৰনেশ্যনেল ডে অফ য়োগা 2025 লগা এটা ৰাণ আপতে আকাশবাণী নিউজ কোহিমা পৰা আপুনি খানকে এটা স্পেচিয়েল ছিৰিজ প্ৰেক্টিচ য়োগা ফৰ গুড হেল্থ এণ্ড ৱেলনেছ কৈ কিনা আনি আছে। সদায় দিন আমি খান শাৰীৰ এনাৰ্জাইজ কৰিবলৈ, দিমাগ আৰাম কৰিবলৈ আৰু আত্মা উঠাবলৈ কাৰণে য়োগা লগা নতুন এক্সপেক্ট এটা বিচাৰি থাকে। আজি চামতে আমি খান পৰা প্ৰত্যাহাৰা সাধনা লগা শিকিব। প্ৰত্যাহাৰা পৰা ইটো চেন্স অৰ্গেনছ যোনটো পৰা আমি খান কে বাহাৰ বস্তুৰ লগত জোৰাই ইটো পৰা আমি খান লগা হোচ আলগ কৰি দিয়াটো দেখাই। ধাৰণা পৰা আমি খান শৰীৰ আৰু দিমাগ ভিতৰতে ধ্যান লগা আলগ আলগ কিছুমটো দেখাই যোনটোতে বেছিভাগ কনচেনট্ৰেশ্যন এনেকা জানি পায়। ধ্যানাটো হ'লে শৰীৰ আৰু দিমাগ ভিতৰতে ধ্যান দিয়াটো ইটোকে কয় আৰু সমাধিটো হ'লে একজন লগা হোচটো এটা উঁচাই চাচাইৰ লগতে জোৰাই দিয়াকে কয়। আমি খান আৰু আহিয়া ছিৰিজতে বান্দাজ আৰু মুদ্ৰাজ ওপৰ জানি পাব। চেণ্ট্ৰেল চৰকাৰ পৰা জৱান মানুহ খান কি অপাৰেশ্যন সিন্ধুৰ ৰিডিফাইনিং ইণ্ডিয়াজ পলিচি এগেইনষ্ট টেৰৰিজম ইটো ওপৰ এটা বাইলিংগুৱেল এছে কম্পিটিশ্যনতে ভাগ ল'বলৈ মাতিছে। টপ 3টা উইনাৰ্ছ খান কে 10,000 rupees ইচ লগা এটা কেছ প্ৰাইজ জিতি পাব আৰু নিউ দিল্লী লগা ৰেড ফৰ্টে 78 ইণ্ডিপেণ্ডেন্স ডেতে ভাগ ল'বলৈ এটা ডাঙৰ মৌকা পাব। ভাগ ল'বলৈ মন থাকিয়া খান কণ্টেষ্টে হিচাপ ল'ব কাৰণে MyGOV লগা ৱেবছাইটে যাব পাৰিব। কম্পিটিশ্যনটো আজিৰ পৰা লৈ কিনা এইটো মহিনা লগা 30 তাৰিখ তাক খোলা থাকিব। চৌকাপাৰা আৰু ছ'চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ্ছ খান কে বি ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স লগা খুচি মনুমেণ্টছ আৰু জাগা খানতে তাইখান বেৰা লগা ভিডিঅ'ছ আৰু ৰিলছ খান বনাবলৈ মাতিছে। ভাগ ল'বলৈ মন থাকিয়া খান তাইখান লগা ছ'চিয়েল মিডিয়া পেজতে নিউ ইণ্ডিয়া ইম্পাৱাৰ ইণ্ডিয়া আৰু ইণ্ডিপেণ্ডেন্স ডে 2025 লগা হেচটেগছ লগতে ইটো ৰিলছ আৰু ভিডিঅ'ছ খান পষ্ট কৰিবলৈ লাগিব। খবৰ চেষ্টে আৰু প্ৰায় হেডলাইনছ জনা আছে। ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ পৰা ফ্লাডছ আৰু লেণ্ডশ্লাইড পৰা এফেক্ট হোৱা নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ লগা চিফ মিনিষ্টাৰ্ছ খানকে বাদ কৰিছে। পেচামা ওচৰতে কোহিমা টু মাও ৰোড নেশ্যনেল হাইৱে 2তে মাটি ডাঙৰ ডুবিজাৰ কাৰণে ৰাস্তা বন্ধ কৰিছে। কোহিমা DC পৰা ট্ৰেভেল এডভাইজৰী ওলাই দিছে। MLA আৰু এডভাইজাৰ MInkong L ইমচং পৰা লংলেং আৰু জেনে বটতে নতুন DPRO অফিচ আৰু পুংৰতে APRO অফিচ ইনগ্ৰেট কৰিছে। ইউনিয়ন হোম মিনিষ্টাৰ অমিত শ্বাহ পৰা কলকাতাতে চেণ্ট্ৰেল ফৰেনচিক ছায়েন্স লেবৰেটৰী বিল্ডিং ইনগ্ৰেট কৰিছে। ইটো পৰা ওচৰ থাকি আৰু নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ খান বি ফাইদা পাব কৈছে। আজি চাম লগা নাগামিজ খবৰ ইয়াতে শেষ কৰি আছে। শুনি থাকিবি কালি 7:25 তাৰিখ 25 মিনিটতে নাগামিজ খবৰ আনি দিব।